আকাশবাণী গুৱাহাটী আজি আঞ্চলিক বাতৰি পঢ়িছো অৰুণিমা গোস্বামীয়ে আৰু মোৰ সৈতে আছে গায়ত্ৰী শৰ্মা চক্ৰৱৰ্তী। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল কটকটি নিৰাপত্তা ব্যৱস্থাৰ মাজেৰে কাইলৈ দেশৰ 542খন লোকসভা আসনৰ ভোটগণনা, বিভিন্ন ৰাজনৈতিক দলৰ কেইবাগৰাকী শীৰ্ষ নেতাৰ ভাগ্য নিৰ্ণয়, বিয়লি 2 বজালৈ ফলাফলৰ আভাস পোৱাৰ সম্ভাৱনা, অসমতো 52টা কেন্দ্ৰত কাইলৈ পুৱা 8 বজাৰ পৰা ভোটগণনা, আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পুৱা 8:30 বজাৰ পৰা জনাদেশ 2024 শীৰ্ষক অনুষ্ঠান, ঢকুৱাখনাত এগৰাকী ব্যৱসায়ী হত্যাকাণ্ডৰ তদন্তৰ বাবে বিশেষ তদন্তকাৰী দল গঠন কৰা হৈছে বুলি আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙৰ প্ৰকাশ, আৰু আই চি চি টি20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত আজি শ্ৰীলংকা দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অৱতীৰ্ণ। লোকসভা নিৰ্বাচনৰ কাইলৈ হ'বলগীয়া ভোটগণনাৰ প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে। কাইলৈ অন্ধ্ৰপ্ৰদেশ আৰু ওড়িশা বিধানসভা নিৰ্বাচনৰ ভোটগণনাৰ লগতে আন কেইবাটাও বিধানসভা সমষ্টিৰ উপ নিৰ্বাচনৰো ভোটগণনা কৰা হ'ব। পুৱা 8 বজাত ভোটগণনা আৰম্ভ হ'ব। নিৰ্বাচন আয়োগে প্ৰকাশ কৰা তথ্যমতে ভোটগণনাৰ সমগ্ৰ প্ৰক্ৰিয়া তথা ফলাফলসমূহ নিৰ্বাচন আয়োগৰ ৱেবছাইট results.eci.gov.inৰ লগতে ভোটাৰ হেল্পলাইন এপত উপলব্ধ হ'ব। জনসাধাৰণে এই ভোটাৰ হেল্পলাইন এপ গুগল প্লে ষ্টৰৰ পৰা অথবা এপল প্লে ষ্টৰৰ পৰা ডাউনলোড কৰিব পাৰিব। আয়োগে লগতে ৰিটাৰ্ণিং বিষয়া আৰু কাউণ্টিং এজেণ্টসকলৰ বাবে ইয়াৰ ৱেবছাইটত এখন হাতপুথি প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে 7টা পৰ্যায়ত অনুষ্ঠিত এইবাৰৰ লোকসভা নিৰ্বাচন 542খন আসনত 8000ৰো অধিক প্ৰাৰ্থী প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ হৈছে। ইয়াৰে 16% প্ৰাৰ্থী ৰাষ্ট্ৰীয় ৰাজনৈতিক দলৰ হোৱাৰ বিপৰীতে 47% নিৰ্দলীয় প্ৰাৰ্থীও আছে। ইফালে অসমতো কাইলৈ হ'বলগীয়া ভোটগণনাৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তোলা হৈছে। ৰাজ্যখনৰ 50খন নিৰ্বাচনী জিলাত স্থাপিত 52টা ভোটগণনা কেন্দ্ৰত হ'বলগীয়া ভোটগণনাৰ বাবে প্ৰয়োজনীয় সকলো ব্যৱস্থা লোৱা হৈছে। ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱালে এই কথা প্ৰকাশ কৰি কয় যে পুৱা 8 বজাত আৰম্ভ হ'বলগীয়া ভোটগণনাৰ বাবে মুঠ 5823গৰাকী বিষয়া কৰ্মচাৰীক নিয়োগ কৰা হৈছে। ভোটগণনা স্বচ্ছ পদ্ধতিৰে সম্পন্ন কৰাটো নিশ্চিত কৰাৰ উদ্দেশ্যে নিৰ্বাচন আয়োগে 64গৰাকী সাধাৰণ পৰ্যবেক্ষকক নিযুক্তি দিছে বুলিও তেওঁ প্ৰকাশ কৰে।
4 তাৰিখে আমাৰ অসমত যে 15 ইলেকশ্যন ডিষ্ট্ৰিক্ট আছে তাতে মুঠ 52 কাউণ্টিং চেণ্টাৰ, কাৰণ ডাঙৰ জিলাত 3টা কাউণ্টিং চেণ্টাৰ লোকেশ্যন বেলেগ বেলেগ আছে। ব্যৱস্থাৰ দ্বাৰা ডাঙৰ সাতটা নথকাৰ কাৰণে তেওঁলোকে 3টা বেলেগ বেলেগ লোকেশ্যনত কাউণ্টিং চেণ্টাৰ গঠন কৰিছে। তেওঁলোকৰ যে 6টা সমষ্টি তেওঁলোকে 3টা সমষ্টি এটা জেগাত, 2টা সমষ্টি এটা অনুষ্ঠানত আৰু এটা সমষ্টি এটা অনুষ্ঠান, যাৰ টোটেল 52 কাউণ্টিং লোকেশ্যন মানে বা কাউণ্টিং চেণ্টাৰ লোকেশ্যন বুলি জানি মই কওঁ। অৰ্থাৎ আমাৰ 52 ইলেকশ্যন ডিষ্ট্ৰিক্ট বুলি আমি লিষ্টটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিম ক'ত ক'ত আছে। আপুনি লিষ্টত কিন্তু দেখা পাব আপুনি টোটেল নম্বৰটো কাউণ্ট কৰিলে 59 বুলি দেখা পাব। সেই 59 কিয় আছে কি এটা নামটো দুবাৰো ৰখি থৈছে। দুইজন যেনেকৈ গোৱালপাৰা, গোৱালপাৰা ঠাইত ক'ত ক'ত আছে, গোৱালপাৰীটা এছেম্বলি চেগমেণ্ট আছে, তাত 2টা এছেম্বলি চেগমেণ্ট গুৱাহাটীত এছ টি চিত কৰে, 2টা এছেম্বলি চেগমেণ্ট ধুবুৰীত কৰে, তেতিয়া একে নামটো দুবাৰ ৰিপিট হৈছে। সেইটো কাৰণে আপুনি মুঠ নম্বৰটো 59 বুলি দেখা পাব, কিন্তু একচুৱেলি কাউণ্টিং চেণ্টাৰ লোকেশ্যনটো 52 ইলেকশ্যন ডিষ্ট্ৰিক্ট।
দেশৰ 542খন লোকসভা আসনৰ বাবে অনুষ্ঠিত নিৰ্বাচনৰ ভোটগণনা কাইলৈ কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজত আৰু স্বচ্ছতা বজাই ৰাখি সম্পন্ন হ'ব। মুখ্য নিৰ্বাচনী আয়ুক্ত ৰাজীৱ কুমাৰে আজি এখন সংবাদমেলত এই বিষয়ে প্ৰকাশ কৰি কয় যে ৰিটাৰ্ণিং বিষয়াৰ টেবুলত গণনাকাৰী এজেণ্টসকলক উপস্থিত থাকিবলৈ অনুমতি দিয়া নহয় বুলি একাংশ সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি সত্য নহয়। তেওঁ কয় যে এজেণ্টসকলকো অনুমতি প্ৰদান কৰা হৈছে। তদুপৰি নিৰ্বাচন আয়োগৰ ৱেবছাইটত ভোটগণনা প্ৰক্ৰিয়াৰ বাবে প্ৰয়োজনীয় নথিসমূহ লাভ কৰিব পৰা যাব বুলি তেওঁ জানিবলৈ দিয়ে। তেওঁ কয় যে এইবাৰৰ নিৰ্বাচনত 64,20,00,000ৰো অধিক ভোটদাতাই ভোটৰ অধিকাৰ সাব্যস্ত কৰি অভিলেখ সৃষ্টি কৰিবলৈ সমৰ্থ হৈছে। নতুন দিল্লীত আজি অনুষ্ঠিত এই সংবাদমেলত মুখ্য নিৰ্বাচন আয়ুক্তগৰাকীয়ে লগতে কয় যে এইবাৰৰ নিৰ্বাচনত 31,20,00,000ৰো অধিক মহিলা ভোটদাতাই নিজৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰে আৰু এই সংখ্যা বিশ্বৰ ভিতৰতে সৰ্বাধিক। তেওঁ লগতে কয় যে এইবাৰ মাত্ৰ 39টা ভোটগ্ৰহণ কেন্দ্ৰত পুনৰ নিৰ্বাচন অনুষ্ঠিত কৰিবলগীয়া হয়। ইয়াৰ আগেয়ে 2019 চনৰ সাধাৰণ নিৰ্বাচনত 540টা কেন্দ্ৰত পুনৰ ভোটগ্ৰহণ অনুষ্ঠিত হৈছিল। তেওঁ কয় যে এইবাৰৰ নিৰ্বাচনত ঝাৰখণ্ড, ছত্তীশগড়, ওড়িশা, মহাৰাট্টৰ লগতে পশ্চিমবংগ, মণিপুৰ আৰু জম্মু কাশ্মীৰত কোনো গুৰুতৰ হিংসামক ঘটনা সংঘটিত হোৱা নাই। নিৰ্বাচনী আচৰণ বিধি উলংঘাৰ সৈতে জড়িত 495টা অভিযোগৰ ভিতৰত 90%তকৈ অধিক নিষ্পত্তি কৰা হৈছে বুলিও তেওঁ জানিবলৈ দিয়ে। চি ভি ভি লেবযোগে নিৰ্বাচনী আচৰণ বিধি উলংঘাৰ 4,36,000টা অভিযোগ লাভ কৰা হৈছিল বুলিও তেওঁ উল্লেখ কৰে। শ্ৰীকুমাৰে ভোটদাতাসকলক নিৰ্বাচনী প্ৰক্ৰিয়াত সক্ৰিয় অংশগ্ৰহণৰ বাবে ধন্যবাদ জ্ঞাপন কৰি ভোটদাতাসকলহে প্ৰকৃত বিজয় বুলি মন্তব্য কৰে। দেশৰ অন্য ৰাজ্যসমূহৰ লগতে অসমতো কাইলৈ পুৱা 8 বজাত ভোটগণনা আৰম্ভ হ'ব। ইয়াৰ পূৰ্বৰ নিৰ্বাচনত প্ৰথমে ডাক বেলটসমূহ গণনা কৰা হৈছিল আৰু তাৰ 30 মিনিট পাছত EVM মুকলি কৰাৰ ব্যৱস্থা আছিল যদিও এইবাৰ লোকসভা নিৰ্বাচনত এই নিয়মৰ কিছু সালসলনি কৰা হৈছে। এইবাৰ ৰিটাৰ্ণিং বিষয়া থকা জিলাৰ ভোটগণনা কেন্দ্ৰত পুৱা 8 বজাত ডাক বেলট গণনা আৰম্ভ হ'ব আৰু 30 মিনিট পাছত EVM মুকলি কৰা হ'ব। এই স্থানসমূহত ডাক বেলট গণনাৰ বাবে পৃথক টেবুলৰ ব্যৱস্থা কৰা হৈছে। আনহাতে বাকী জিলাসমূহত ডাক বেলট পেপাৰ গণনা কৰা নহয়। ৰাজ্যত অন্য জিলাসমূহৰ লগতে ভোটগণনাৰ বাবে বৰপেটা জিলা প্ৰশাসন আৰু জিলা কৰ্তৃপক্ষ সাজু হৈছে। জিলাখনৰ মাধৱ চৌধুৰী মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত পুৱা 8 বজাত ভোটগণনা আৰম্ভ হ'ব। মহাবিদ্যালয়খনৰ 4টা কোঠাত 14খনকৈ টেবুলত ভোটগণনা চলিব বুলি নিৰ্বাচনী বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে। ভোটগণনা প্ৰক্ৰিয়াত অসুবিধাৰ সৃষ্টি নহবলৈ দায়িত্বত নিয়োজিত বিষয়াসকলক প্ৰশিক্ষণ দিয়া হৈছে। ইপিনে ডিফু সংসদীয় সমষ্টিৰ অন্তৰ্গত হাওৰাঘাট ডিফু আৰু বোকাজান উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ভোটগণনা হ'ব। ইয়াৰ বাবে জিলাখনত আজি বিয়লি 5 বজাৰ পৰা 144 ধাৰা জাৰি কৰা হৈছে। যোৰহাট লোকসভা সমষ্টিত 6টা স্থানত ভোটগণনা প্ৰক্ৰিয়া অনুষ্ঠিত হ'ব। যোৰহাট সমষ্টিত 13টা ৰাউণ্ড আৰু তিয়কত 18টা ৰাউণ্ডত ভোটগণনা চলিব। একেদৰে ডাক বেলটৰ ক্ষেত্ৰত 3-3 ৰাউণ্ডকৈ গণনা চলিব। লোকসভা নিৰ্বাচনৰ ভোটগণনাৰ পৰিপ্ৰেক্ষিতত জিলাখনত 144 ধাৰা জাৰি কৰা হৈছে। নিৰ্দেশনা অনুসৰি ভোটগণনা আৰু ফলাফল ঘোষণা সম্পূৰ্ণ নোহোৱালৈকে ভোটগণনা কেন্দ্ৰৰ চৌহদৰ ভিতৰত কোনোধৰণৰ শ্লোগান দিব নোৱাৰিব আৰু ভোটগণনা কেন্দ্ৰৰ চৌহদৰ বাহিৰতো কোনো ৰাজনৈতিক দল বা প্ৰাৰ্থীয়ে বিজয় উৎসৱ পালন কৰিব নোৱাৰিব। ৰাজ্যৰ 14টা সমষ্টিত কাইলৈ 143গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় হ'ব। 3টা পৰ্যায়ত অনুষ্ঠিত নিৰ্বাচনত কাজিৰঙা সমষ্টিত বিৰোধী মিত্ৰজোঁটৰ হৈ ৰজলীনা তিৰ্কি, বিজেপিৰ হৈ কামাখ্যা প্ৰসাদ দাসাই প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল। যোৰহাট সমষ্টিৰ বিজেপিৰ হৈ তপন কুমাৰ গগৈ, কংগ্ৰেছৰ গৌৰৱ গগৈ, ডিব্ৰুগড় সমষ্টিত NDAৰ সৰ্বানন্দ সোণোৱাল, নীলজ্যোতি গগৈ, শোণিতপুৰত ৰঞ্জিত দত্তই প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। বিজেপিৰ হৈ দৰং ওদালগুৰিত সাংসদ দিলীপ শইকীয়া, কৰিমগঞ্জত কৃপানাথ মাল্লা, শিলচৰত পৰিমল শুক্লবৈদ্য, নগাঁৱত সুৰেশ বৰা আৰু ডিফুত অমৰ সিং টিছুৱে প্ৰতিদ্বন্দ্বিতা কৰিছে। ইয়াৰ বিপৰীতে নগাঁৱত কংগ্ৰেছ দলৰ প্ৰদ্যুৎ বৰদলৈ, শিলচৰত দলটোৰ প্ৰাৰ্থী সূৰ্যকান্ত চৰকাৰ, দৰং ওদালগুৰিত মাধৱ ৰাজবংশী, কৰিমগঞ্জত হাফিজ ৰচিদ আহমেদ চৌধুৰী আৰু ডিফুত জয়ৰাম ইংলেঙে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। আনহাতে গুৱাহাটী লোকসভা সমষ্টিত বিজেপিৰ হৈ বিজুলী কলিতা মেধি আৰু বিৰোধী মিত্ৰজোঁটৰ প্ৰাৰ্থী মীৰা বৰঠাকুৰ গোস্বামীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। বৰপেটাত NDA মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীৰ বিপৰীতে CPIMৰ হৈ মনোৰঞ্জন তালুকদাৰে প্ৰাৰ্থিত্ব আগবঢ়াইছে। ধুবুৰী সমষ্টিত বিৰোধী মিত্ৰজোঁটৰ ৰকিবুল হুছেইনৰ বিপৰীতে AIUDFৰ বদৰুদ্দিন আজমলে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। অসম আৰক্ষীয়ে কাইলৈ ভোটগণনাৰ বাবে গুৱাহাটী মহানগৰীত যান বাহনৰ চলাচলৰ ক্ষেত্ৰত কেতবোৰ নীতি নিৰ্দেশনা জাৰি কৰিছে। এই অনুসৰি 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত গধুৰ বয়বস্তু পৰিবাহী যান বাহনৰ চলাচল পুৱা 4 বজাৰ পৰা ভোটগণনা শেষ নোহোৱা পৰ্যন্ত বন্ধ ঘোষণা কৰা হৈছে। একেদৰে গণনা কাৰ্য হবলগীয়া মণিৰাম দেৱান ট্ৰেড চেণ্টাৰলৈ যান বাহনৰ চলাচল নিয়ন্ত্ৰণৰ বাবে ৰাজীৱ গান্ধী পথটো ন পাৰ্কিং জোন হিচাপে ঘোষণা কৰাৰ লগতে এই পথটোৰে যান বাহন চলাচল কিছু নিয়ন্ত্ৰণ কৰা হৈছে। আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগে কাইলৈ লোকসভা নিৰ্বাচনৰ ভোটগণনাৰ দিনা জনাদেশ 2024 শীৰ্ষক দিনজোৰা অনুষ্ঠান প্ৰচাৰ কৰিব। এই অনুষ্ঠানত কেইবাগৰাকী বিশ্লেষক আৰু সমল ব্যক্তিৰ উপস্থিতিত ভোটগণনাৰ শেহতীয়া তথ্য সম্পৰ্কে আলোচনা কৰাৰ লগতে দেশ আৰু ৰাজ্যৰ বিভিন্ন সমষ্টিৰ পৰা আকাশবাণীক সংবাদদাতাৰ সৈতে সংযোগ স্থাপন কৰি পোনপটীয়াকৈ ভোটগণনাৰ শেহতীয়া তথ্য প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানটো পুৱা 8:30 বজাৰ পৰা অব্যাহত থাকিব। এই অনুষ্ঠানটো নিউজ অন এয়াৰ এপ, আমাৰ ইউটিউব চেনেল এয়াৰ নিউজ গুৱাহাটী আৰু এক্স হেণ্ডেল @airnews_VHY যোগে পোনপটীয়াকৈ প্ৰচাৰ কৰা হ'ব। শ্ৰোতাসকলে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক কায়তী শৰ্মা চক্ৰৱৰ্তীৰ পৰা।
অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জে পি সিঙে লক্ষীমপুৰ জিলাৰ ঢকুৱাখানাত সংঘটিত হত্যাকাণ্ড সন্দৰ্ভত বিশেষ তদন্তকাৰী দল গঠন কৰা হৈছে বুলি জানিবলৈ দিছে। তেওঁ মৃত সুনীল গগৈ নামৰ ব্যৱসায়ীজনৰ বাসগৃহত উপস্থিত হৈ আজি পৰিয়ালৰ সৈতে মত বিনিময় কৰে। উল্লেখযোগ্য যে যোৱা শনিবাৰে এই ব্যৱসায়ীজনক দুৰ্বৃত্তই হত্যা কৰিছিল। গুৱাহাটী উচ্চ ন্যায়ালয়ে আয় বহিৰ্ভূত সম্পত্তি অৰ্জনৰ গোচৰত গ্ৰেপ্তাৰ হোৱা অসম আৰক্ষীৰ নিলম্বিত উপ আৰক্ষী মহাপৰিদৰ্শক ৰৌণক আলী হাজৰিকাৰ এখন আবেদন আজি নাকচ কৰে। বৈধ আয়তকৈ অধিক সম্পত্তি আহৰণ কৰা সন্দৰ্ভত বিশেষ ন্যায়াধীশৰ আদালতত চলি থকা বিচাৰ প্ৰক্ৰিয়াত প্ৰত্যাহ্বান জনাই অধিবক্ত হাজৰিকাই উচ্চ ন্যায়ালয়ত আবেদন দাখিল কৰিছিল। সকলো পক্ষৰ অধিবক্তাৰ যুক্তি শুনাৰ অন্তত উচ্চ ন্যায়ালয়ে আবেদনখন খাৰিজ কৰে। গুৱাহাটী মহানগৰীৰ 2টাকৈ স্থানত যোৱা নিশাৰে পৰা হোৱা নেৰানেপেৰা বৰষুণৰ ফলত ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে। পণ্টৰ গ্ৰাম্য নগৰত এটি পৰিয়ালৰ ঘৰৰ গাৰ্ডৱেল খহি পথ বন্ধ হৈ পৰে। পৰৱৰ্তী সময়ত ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীয়ে 6জনকৈ লোকক উদ্ধাৰ কৰে। মহানগৰীৰ খাৰঘলিতো আন এক ভূমিস্খলনৰ ঘটনা সংঘটিত হয়। ইপিনে অৰণনগৰ, নবীন নগৰ, হাতীগাঁওকে ধৰি কেইবাটাও অঞ্চলত কৃত্ৰিম বানৰ সৃষ্টি হয়। কাৰণতে ধাৰাষাৰ বৰষুণৰ ফলত তিনিচুকীয়াতো কৃত্ৰিম বানৰ সৃষ্টি হৈছে। তিনিচুকীয়া নগৰৰ মাজেৰে যোৱা ৰাষ্ট্ৰীয় ঘাইপথৰ লগতে কেইবাটাও উপপথ আৰু নগৰৰ বহু অংশ কৃত্ৰিম বানত বুৰ যায়। বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ডিব্ৰুগড় জিলা প্ৰশাসনে বানপীড়িত অঞ্চলৰ সজাগতা আৰু সাহায্য বিতৰণ কাৰ্যসূচী অব্যাহত ৰাখিছে। ডিব্ৰুগড় জিলাৰ পানী তোলা সংহত শিশু উন্নয়ন প্ৰকল্পৰ অন্তৰ্গত বান প্ৰভাৱিত এলেকাৰ পৰিয়ালসমূহক আজি প্ৰশাসনৰ তৰফৰ পৰা সাহায্য সামগ্ৰী আৰু শিশু খাদ্য বিতৰণ কৰা হয়। তামুলপুৰ জিলাত ৰাষ্ট্ৰীয় শিশু অধিকাৰ সুৰক্ষা আয়োগৰ অভিযান অহা 25 আৰু 26 জুনত অনুষ্ঠিত হ'ব। এই উপলক্ষে আজি জিলা আয়ুক্তৰ কাৰ্যালয়ত এখন সভা অনুষ্ঠিত হয়। জিলা আয়ুক্তই খণ্ড উন্নয়ন বিষয়া, চক্ৰ বিষয়া, সমাজ কল্যাণ বিষয়া আদিক বিভিন্ন পৰ্যায়ত সমিতি গঠন কৰি অসুৰক্ষিত শিশু তথা পৰিয়ালসমূহক চিনাক্ত কৰিবলৈ আহান জনায়। এই সম্পৰ্কে সকলো তথ্য অহা 25 আৰু 26 জুনত আয়োগৰ প্ৰতিনিধিৰ সন্মুখত দাখিল কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। জিলা আয়ুক্ত তথা জিলাৰ দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ অধ্যক্ষ নৱদীপ পাঠকৰ নিৰ্দেশনা মৰ্মে জিলাখনত বানকে ধৰি অন্যান্য প্ৰাকৃতিক দুৰ্যোগৰ সময়ত ৰাইজৰ সাহায্য আৰু পুনৰ সংস্থাপনৰ ক্ষেত্ৰত অভিযোগ নিৰাময় বা আৰ্থিক ক্ষতিপূৰণৰ বাবে ৰাজহ চক্ৰ আৰু জিলা পৰ্যায়ত অভিযোগ নিৰাময় বিষয়া নিয়োগ কৰা হৈছে। সেইমৰ্মে বঙাইগাঁও ৰাজহ চক্ৰৰ বাবে ৰাবেয়া বেগমক, শ্ৰীগঞ্জগাঁও ৰাজহ চক্ৰৰ বাবে অৰূপ বেকামিয়া, মানিকপুৰ ৰাজহচক্ৰৰ বাবে ৰাকেশ সিঙক, বৈতামাৰী ৰাজহচক্ৰৰ বাবে মৈত্ৰী মৰাণক আৰু দাংতল ৰাজহচক্ৰৰ বাবে কৃতিকা বসুমতাৰীক অভিযোগ নিৰাময় বিষয়া হিচাপে নিযুক্তি দিয়া হৈছে। আনহাতে জিলা পৰ্যায়ত অতিৰিক্ত জিলা আয়ুক্ত তথা বঙাইগাঁও জিলাৰ দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ মুখ্য কাৰ্যবাহী বিষয়া অপূৰ্ব কুমাৰ নাথক এই পদত নিযুক্তি দিয়া হৈছে। মহানগৰ জিলাৰ অন্তৰ্গত বিদ্যালয়সমূহত কাইলৈৰ পৰা পূৰ্বৰ সময় অনুসৰি পাঠদান আৰম্ভ হ'ব। জিলা আয়ুক্তৰ নিৰ্দেশ মৰ্মে বিদ্যালয়সমূহৰ পৰিদৰ্শক দীপিকা চৌধুৰীয়ে বিদ্যালয়ৰ পাঠদানৰ সময় আগুৱাই জাৰি কৰা নিৰ্দেশনা প্ৰত্যাহাৰ কৰিছে। নিৰ্দেশনাত শৈক্ষিক দিনপঞ্জীত নিৰ্ধাৰণ কৰা সময় অনুসৰি বিদ্যালয়সমূহত আৰম্ভ হ'ব বুলি উল্লেখ কৰা হৈছে। ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান নলবাৰীৰ উদ্যোগত আজি জিলাখনৰ মাৰোৱাৰ অৰণ্যৰাম বৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত মেলেৰিয়া প্ৰতিৰোধ মাহৰ কাৰ্যসূচী শুভাৰম্ভ কৰা হয়। সমগ্ৰ ৰাজ্যজুৰি একদিনৰ পৰা 30 দিনলৈ মেলেৰিয়া প্ৰতিৰোধ মাহ পালন কৰা হৈছে। নলবাৰী জিলা স্বাস্থ্য বিভাগে মেলেৰিয়াৰ লগতে ডেংগি, জাপানীজ এনকেফেলাইটিছ, ফাইলেৰিয়া আদি ৰোগৰ লক্ষণ প্ৰতিকাৰ আৰু সাৱধানৰ সন্দৰ্ভত জনসজাগতা কাৰ্যসূচী অব্যাহত ৰাখিছে। আজিৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ কৈলাশ ডেকাই কয় যে উপযুক্ত পৰিকল্পনা, ব্যৱস্থাপনা আৰু সজাগতাৰ জৰিয়তে বাহকজনিত ৰোগ নিৰ্মূল কৰা যায়। চলিত বৰ্ষত বৰ্তমানলৈ জিলাখনত মেলেৰিয়াত 2 জন আৰু ডেংগীত 10 জন লোক আক্ৰান্ত হৈছে। অৱশ্যে জাপানীজ এনকেফেলাইটিছত কোনো ৰোগ আক্ৰান্ত হোৱা নাই। আজিৰ কাৰ্যসূচীত অংশগ্ৰহণকাৰীসকলে মেলেৰিয়া প্ৰতিৰোধৰ বাবে গ্ৰহণ কৰিবলগীয়া ব্যৱস্থা সম্পৰ্কে আলোচনা কৰে। আইচিচি টি20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত আজি নিউয়ৰ্কৰ নাছাৰ কাউণ্টি আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত শ্ৰীলংকাই দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে খেলিব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা 8 বজাত আৰম্ভ হ'ব। অসম চৰকাৰৰ বিদ্যালয় শিক্ষা বিভাগে অহা 7 দিনৰ ভিতৰত শিক্ষা সেতু এপত ছাত্ৰ ছাত্ৰীৰ পঞ্জীয়ন আৰু AI নামভৰ্তি প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈ সকলো জিলালৈ নিৰ্দেশনা জাৰি কৰিছে। বিদ্যালয় শিক্ষা বিভাগৰ সচিব নাৰায়ণ কোঁৱৰে শেহতীয়াভাৱে জাৰি কৰা এই নিৰ্দেশনা নিৰ্ধাৰিত সময়ৰ পাছত নতুন ছাত্ৰ ছাত্ৰীৰ পঞ্জীয়ন প্ৰক্ৰিয়াৰ সুবিধা বন্ধ হৈ পৰিব বুলি উল্লেখ কৰিছে। উল্লেখযোগ্য যে নতুন শিক্ষাবৰ্ষৰ 2 মাহ অতিক্ৰম কৰাৰ পাছতো শিক্ষা সেতু এপত ছাত্ৰ ছাত্ৰীৰ পঞ্জীয়ন চলি থকাত কিমান সংখ্যক ছাত্ৰ ছাত্ৰীক বিনামূলীয়া পাঠ্যপুথি ইত্যাদিৰ সুবিধা প্ৰদান কৰিব লাগিব সেয়া থিৰাং কৰাত শিক্ষা বিভাগ অসুবিধাৰ সন্মুখীন হৈছে। ইয়াৰ ফলস্বৰূপে বিদ্যালয়ৰ শিক্ষা বিভাগে ৰাজ্যৰ সকলো জিলাৰ শিক্ষা বিভাগৰ অতিৰিক্ত আয়ুক্ত, জিলা মিছন সমন্বয়ক, বিদ্যালয় পৰিদৰ্শক আৰু জিলা প্ৰাথমিক শিক্ষা বিষয়ালৈ জাননী জাৰি কৰি অহা 7 দিনৰ ভিতৰত শিক্ষা সেতু এপত ছাত্ৰ ছাত্ৰীৰ পঞ্জীয়ন আৰু AI নামভৰ্তি সম্পূৰ্ণ কৰাৰ নিৰ্দেশ দিছে। যোৰহাট জিলাৰ টিয়ক ৰজাবৰ গাঁৱৰ নিবাসী তথা ৰবি গাঁও উচ্চতৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক বসন্ত শৰ্মাৰ কালি যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ হস্পিতালত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল 76 বছৰ। বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰিকেইটা পুনৰবাৰ। কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজেৰে কাইলৈ দেশৰ 542খন লোকসভা আসনৰ ভোটগণনা। বিভিন্ন ৰাজনৈতিক দলৰ কেইবাগৰাকীও শীৰ্ষ নেতাৰ ভাগ্য নিৰ্ণয়। বিয়লি 2 বজালৈ ফলাফলৰ আভাস হোৱাৰ সম্ভাৱনা। অসমতে 52টা কেন্দ্ৰত কাইলৈৰ পৰা 8 বজাৰ পৰা ভোটগণনা। আকাশবাণী গুৱাহাটী কেন্দ্ৰত পুৱা 8:30 বজাৰ পৰা জনাদেশ 2024 শীৰ্ষক অনুষ্ঠান। ঢকুৱাখানাত এগৰাকী ব্যৱসায়ীক হত্যাকাণ্ডৰ তদন্তৰ বাবে বিশেষ তদন্তকাৰী দল গঠন কৰা হৈছে বুলি আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙৰ প্ৰকাশ আৰু আই চি চি টি টুৱেণ্টি বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত আজি শ্ৰীলংকা দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অৱতীৰ্ণ।